এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জেণ্টিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি মাজুলীত চাইকেল সমদলত অংশগ্ৰহণ, লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী আৰু পৰ্যবেক্ষকৰ উপস্থিতিত আজি ৰাজ্যত EVM বিতৰণ, আজিৰে পৰা 923 বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে গতি লাভ কৰিছে। শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁট, কংগ্ৰেছকে ধৰি বিৰোধী আৰু অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা 17 এপ্ৰিললৈ ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ লগতে 2 আৰু 4 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে আজি দলীয় প্ৰাৰ্থীৰ হৈ মাজুলীত চাইকেল সমদলৰ জৰিয়তে প্ৰচাৰ অভিযানত অংশ লোৱাৰ লগতে কাইলৈ ডিফুত বিজেপিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল কাৰ্যসূচীত অংশ লোৱাৰ উপৰি 2 এপ্ৰিলৰ ৰাজহুৱা সভাত ভাষণ দিব। ইফালে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰেই ৰাজ্যখনত নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ হৈ দলৰ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মন্ত্ৰী স্মৃতি ইৰাণী, দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, মন্ত্ৰী অৰ্জুন মুণ্ডাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই এপ্ৰিলৰ প্ৰথম সপ্তাহতে ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 6 এপ্ৰিলত লখিমপুৰ আৰু হোজাইৰ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব। কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কাইলৈ ৰাজ্যত প্ৰচাৰ চলোৱাৰ কথা। তদুপৰি দলৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰচাৰ অভিযানত অংশ ল'ব। একেদৰে আম আদমী পাৰ্টীৰ তৃণমূল কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহে পৰৱৰ্তী সময়ত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিব। আনহাতে AIUDF দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে আজি কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন দলীয় সভাত অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ কৰিমগঞ্জ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি EVMসমূহ বিতৰণৰ পূৰ্বে প্ৰাৰ্থী আৰু পৰ্যবেক্ষকৰ উপস্থিতি পৰীক্ষা কৰা হ'ব। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ EVM, VVPAT আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণবিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেচন মুকলি কৰিছে। CVIZIL নামৰ এই এপ্লিকেচনটোৰ জৰিয়তে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব পাৰিব। এই সৃষ্টিশীল এপ্লিকেচনটোৰ জৰিয়তে নাগৰিকসকলে নিৰ্বাচনী আচৰণবিধি ভংগ কৰিব পৰা যিকোনো বিষয় দৃষ্টিগোচৰ হোৱা মাত্ৰেই আয়োগক অৱগত কৰিব পাৰিব। এনেধৰণৰ বিষয় এটা CVIZIL-ৰ জৰিয়তে আয়োগৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিষয়টো অনুসন্ধানৰ বাবে ফ্লাইং স্কোৱাডলৈ আগবঢ়াই দিয়া হ'ব। নাগৰিকসকলে এতিয়া আৰু নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ লৈ সংশ্লিষ্ট সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 2026 বৰ্ষৰ বহাগ বিহুত যোৰহাট মাজুলী সংযোগী দলং মুকলি কৰা হ'ব বুলি মন্তব্য কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ মুখ্যমন্ত্ৰীয়ে কালি মাজুলীত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে। কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে চেলেক ধুনাগুৰি দলঙৰ চেলেক দলংখন চলিত বছৰৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হৈ উঠিব। আনহাতে দলং সংযোগী পথসমূহ 2025 বৰ্ষৰ মাৰ্চ মাহত সম্পূৰ্ণ হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইফালে অফলামুখ নিমাতীত দুটা জাহাজ বন্দৰৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দলং হৈ যোৱাৰ পিছতো পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজেৰে যাতায়াত কৰিব পাৰিব বুলিও উল্লেখ কৰে। মাজুলীৰ ভূমি সুৰক্ষাৰ বাবে হেৰিটেজ ব্লক এণ্ড বেল্ট গঠন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে তিৱা স্বায়ত্ত পৰিষদৰ উদ্যোগত আৰু তিৱা জাতীয় সংগঠনৰ সহযোগত কালি অন্তিম দিনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে তিৱা জনগোষ্ঠীয়ে নিজে নিজৰ বৰ্ণাঢ্য কৃষি সংস্কৃতি ৰক্ষা কৰিব লাগিব। এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱাসকলে নিজৰ শক্তি সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব, কিয়নো তিৱাসকল সাংস্কৃতিকভাৱে অতি চহকী জনগোষ্ঠী আৰু তিৱাসকলৰ সাজপাৰ কৃষি সংস্কৃতি বৰ্ণাঢ্য। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে আজিৰে পৰা 923 বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে। সেই অনুসৰি দাম বৃদ্ধি পাবলগীয়া ঔষধসমূহ হৈছে পেইন কিলাৰ, এণ্টিভাইৰেল, এণ্টিবায়টিক, এণ্টি মেলেৰিয়া আৰু দ্বিতীয় স্তৰৰ বহুমূত্ৰ ৰোগৰ ঔষধ আদি। তদুপৰি কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব। ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে ডঃ ৰবি কুটাই কালি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। জনতা ভৱনৰ লোকসেৱা ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদায়ী মুখ্য সচিব প্ৰবল কুমাৰ বৰঠাকুৰৰ পৰা ডঃ কুটাই দায়িত্বভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰি ডঃ কুটাই ৰাজ্যৰ মুখ্য সচিব হিচাপে প্ৰতিদিনে 24 ঘণ্টাই কাম কৰি যাব বুলি কয়। অৱশ্যে মুখ্য সচিবৰ পদত অধিষ্ঠিত হোৱাৰ পিছতো তেওঁৰ হাতত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দায়িত্ব থাকিব। ডঃ কুটাৰ কাৰ্যকাল 2026 চনৰ 30 এপ্ৰিলত অন্ত পৰিব। ইপিনে তেওঁতকৈ জ্যেষ্ঠ কেডাৰ বিষয়া ৰবিশংকৰ প্ৰসাদ, ছৈয়দিন আব্বাছী আৰু আশিষ কুমাৰ ভূটানীক বিশেষ মুখ্য সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি কৰিছে। বক্সা জিলাৰ হালবাৰী মহকুমাৰ বিভিন্ন স্থানত হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান বাঁহবাৰী, আওহাটা, ৰাজাবিল অঞ্চল, জালাহ, চিমলাকে ধৰি কেইবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটাও বাসগৃহ তিনপাত ফুটি যোৱাৰ লগতে ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও জানিব পৰা গৈছে। কোনো কোনো ঠাইত গছ গছনি উভালি পৰাৰ ফলত বিদ্যুৎ সেৱা আৰু পথ যোগাযোগো ব্যাহত হৈছে। তামুলপুৰ জিলাতো ধুমুহা শিলাবৃষ্টিৰ ফলত কেইবাবিধা কৃষিভূমি বিস্তৰ ক্ষতি হৈছে। বিশেষকৈ শিলাবৃষ্টিৰ ফলত কৃষি প্ৰধান জিলাখনৰ গান্ধীবাৰী, লতিবাৰী, কচুকাটা, নাওকাটা, দমপাৰ, ফালাকুচি, অমায়াপুৰ আদি অঞ্চলৰ কেইবাবিধা পাচলি খেতি বিনষ্ট হয়। আনহাতে বৰপেটা জিলাৰ বহু অঞ্চলত শিল বৰষুণৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতি হয়। দীৰ্ঘ সময় ধৰি চলা এই প্ৰাকৃতিক দুৰ্যোগত বহু মানুহৰ বাসগৃহ ক্ষতি হয়। বৃহৎ আকাৰৰ শিলৰ বৰষুণত বিশেষভাৱে ক্ষতি হয় খেতিপথাৰসমূহ। তদুপৰি ধুবুৰী জিলাৰ বিভিন্ন ঠাইত ধুমুহা শিলাবৃষ্টিৰ ফলত কেইবাটাও অঞ্চলত ক্ষতি হোৱা বুলি জানিব পৰা হৈছে। ভালেমান ঠাইত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে। গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ মহানগৰী জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চল ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন হয়। ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত মহানগৰীত যানজঁটৰ সৃষ্টি হয়। ইপিনে গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেলো জলমগ্ন হৈ পৰা বুলি জানিব পৰা হৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাষাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলিও কোৱা হৈছে। অসমৰ 19 বিধ সামগ্ৰীয়ে ভৌগোলিক সূচাংক অৰ্থাৎ GI টেগ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি এয়া এক বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, অসমৰ বিহুঢোল, জাপি, মিচিং হস্ততাঁত সামগ্ৰী, পানী মেটেকা শিল্প আৰু আছাৰিকান্দিৰ পোৰামাটিৰ শিল্পলৈ GI টেগ প্ৰদান কৰা হৈছে। ইয়াৰ লগতে বৰসকলৰ 13 বিধ বস্ত্ৰ আৰু বাদ্যয়ো GI টেগ লাভ কৰিবলৈ সমৰ্থ হৈছে। সেইসমূহ হৈছে দখনা, চিফুং, এৰি কাপোৰ, জমুগা, বড়ো গামছা, কেৰ্দাপিনি, থোৰহা, গংগাৰ দুনিজা, খাম চেৰজা, খাৰদৈ, গগনা আৰু জথা। এই পঞ্জীয়নৰ বাবে বড়ো GI বোৰ্ডে আবেদন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীলে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰ পূৰ্তি উপলক্ষে আয়োজিত RBI@90 শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু বিত্ত ৰাজ্যমন্ত্ৰী ভাগৱত কৃষণ ৰাও আৰু পংকজ চৌধাৰীও এই কাৰ্যসূচীত উপস্থিত থাকিব। এই উপলক্ষে RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাসেও ভাষণ দিব। উল্লেখযোগ্য যে 1935 চনৰ 1 এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল আৰু আজি প্ৰতিষ্ঠানটোৱে 90 বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু অজিত পাৱাৰৰ লগতে বিভিন্ন বেংক তথা উদ্যোগৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰিব। বহাগ বিহুলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী নাওজান গাঁৱৰ যোগ টেক্সটাইলত বিহুৱা বিহুৱতীসকলৰ বাবে অসমৰ পৰম্পৰাগত সাজপাৰ বৈ উলিওৱাত শিপিনীসকল ব্যস্ত হৈ পৰিছে। বিহুৰ পূৰ্বে সাজপাৰসমূহ যাতে বিহুৱা নাচনীসকলক দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দিনে নিশাই প্ৰতিষ্ঠানটোত ব্যস্ত হৈ পৰিছে বিছৰ পৰা ২৫গৰাকী শিপিনী। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বহিঃৰাজ্যত থকা বিহু হুঁচৰি দলৰ বাবেও সাজপাৰ তৈয়াৰ কৰিছে জগত টেক্সটাইলে। 2013 চনত শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীত বাগ্মিতা সন্দিকৈয়ে এই টেক্সটাইল প্ৰতিষ্ঠানটো গঢ়ি তুলিছিল। তেতিয়াৰে পৰা প্ৰতিষ্ঠানটোৱে সাজপাৰ তৈয়াৰ কৰাৰ সমান্তৰালকৈ বৰ্তমানলৈকে 300ৰো অধিক থলুৱা যুৱতীক কাপোৰ বোৱা কটাৰ প্ৰশিক্ষণ দি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বৰ্ষীয়া নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে ব্যৱহৃত কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু আদৱানীৰ পৰিয়ালৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে। দক্ষিণ হালমৰা মানকচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নৈপুৰীৰ আলগাত ব্ৰহ্মপুত্ৰত এখন ভূতভেটি নাও দুৰ্ঘটনাত পতিত হোৱাত দুটি শিশুসহ তিনিজন লোকৰ মৃত্যু হয়। 20জন যাত্ৰীসহ ভূতভেটি নাওখন দেওবাৰে বিয়লি 5 বজাত হাতচিঙিমাৰীৰ কোকৰাডাঙাৰ পৰা বাংলাদেশ সীমান্তৱৰ্তী নৈপুৰীৰ আলগাচৰলৈ গৈ থকা অৱস্থাত হঠাৎ ধুমুহা অহাত ব্ৰহ্মপুত্ৰৰ মাজত নাওখন দুৰ্ঘটনাত পতিত হয়। মৃত্যু হোৱা শিশু দুটি হৈছে ছাদ্দাম হুছেইন আৰু ইছমাইল ইছলাম। ইয়াৰে আনজন লোক হৈছে কোবাদ হুছেইন। ইয়াৰে ইছমাইল হুছেইন আৰু কোবাদ হুছেইনৰ মৃতদেহ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত উদ্ধাৰ হোৱা বুলি খবৰ পোৱা গৈছে। ঘটনালৈ আৰক্ষী আৰু বি এছ এফে বাংলাদেশৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইফালে কালি নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজশেখৰ ৰেড্ডি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক 20 ৰাণত পৰাজিত কৰে। দিল্লী কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া 192 ৰাণৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণহে কৰিবলৈ সক্ষম হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ অজিংক্য ৰাহানে সৰ্বাধিক 45 ৰাণ কৰাৰ বিপৰীতে এম এছ ধোনীয়ে 37 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দিল্লী কেপিটেলছৰ হৈ মুকেশ কুমাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে খলিল আহমেদে 4 অভাৰত 21 ৰাণ দি 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলৰ হৈ ডেভিড ৱাৰ্ণাৰে সৰ্বাধিক 52 ৰাণ কৰাৰ লগতে অধিনায়ক ঋষভ পণ্টে 51 ৰাণ কৰে। চেন্নাইৰ হৈ মাথিছা পাথিৰানাই 3টা উইকেট লাভ কৰে। খলিল আহমেদক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতখনৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। আগবাঢ়িছে ৰাকিবুৰ ৰহমানে।
ধনৰ জাপি দখলাকে আদি কৰি ৰাজ্যৰ 19 বিধ সামগ্ৰীয়ে ভৌগোলিক স্বীকৃতিৰ পঞ্জীয়ন লাভ কৰাৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসানৰ বাতৰিক দৈনিক জনমভূমি অসমে খবৰকে প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সে কালি দিল্লীৰ ৰামলীলা ময়দানত গণতন্ত্ৰ বচাওক সমাৱেশ অনুষ্ঠিত কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি সন্ধিয়াৰে পৰা হোৱা মুষলধাৰ বৰষুণত বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ ছাদৰ এটা অংশ খহি পৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আসন্ন লোকসভা নিৰ্বাচনত অসমত প্ৰচাৰৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে 12 গৰাকী কেন্দ্ৰীয় নেতাসহ 40জনীয়া প্ৰচাৰকৰ তালিকা প্ৰকাশৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে স্নাতক পৰ্যায়ৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষাৰ আবেদনৰ সময়সীমা 5 এপ্ৰিললৈ বৃদ্ধি কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পূৰ্বৰ বছৰৰ তুলনাত ৰাজ্যৰ পৰিয়াল আদালতসমূহত অমীমাংসিত হৈ থকা গোচৰৰ সংখ্যা হ্ৰাস পোৱাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইতিপূৰ্বে 1823 কোটি টকাৰ আয়কৰ জাননী লাভ কৰা কংগ্ৰেছ দললৈ আয়কৰ বিভাগে পুনৰ 1745 কোটি টকাৰ কৰ আদায়ৰ জাননী জাৰি কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি মাজুলীত চাইকেল সমদলত অংশগ্ৰহণ। লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী আৰু পৰ্যবেক্ষকৰ উপস্থিতিত আজি ৰাজ্যত EVM বিতৰণ। আজিৰে পৰা 923 বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।